এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ, এন ডি আৰ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত, গহপুৰ নুমলীগড় সংযোগী দেশৰ দীৰ্ঘতম নদী সুৰংগপথ নিৰ্মাণত কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সেউজ সংকেত, ৰাষ্ট্ৰীয় অনুসন্ধান গৱেষণা প্ৰতিষ্ঠানৰ বিশেষ অনুদানৰ বাবে দেশৰ 6খন বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ আৰু কটন বিশ্ববিদ্যালয় নিৰ্বাচিত, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা 35বিধ ঔষধৰ বিক্ৰী আৰু উৎপাদনত কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠনৰ নিষেধাজ্ঞা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ হাতত পৰাজিত। সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এত 37খন জিলা পৰিষদৰ সমষ্টি আৰু 311টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। 37খন জিলা পৰিষদৰ ভিতৰত 35খনত বিজেপিয়ে আৰু 2খনত অসম গণ পৰিষদে জয়লাভ কৰে। আনহাতে ৰাজ্যৰ মুঠ 2192টা আঞ্চলিক পৰিষদৰ সমষ্টিৰ 259টা বিজেপিয়ে, 29টা অসম গণ পৰিষদে আৰু 13টা ৰাভা যৌথ মঞ্চই দখল কৰিছে। ইতিমধ্যে অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। হাইলাকান্দি জিলাত এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ 2520গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ ভিতৰত সৰ্বাধিক 2158গৰাকী প্ৰাৰ্থী গাঁও পঞ্চায়ত পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে 294জন আৰু জিলা পৰিষদৰ সদস্য পদৰ বাবে 88জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। জিলা প্ৰশাসনে জনাইছে যে গাঁও পঞ্চায়ত সদস্য পদত 62 আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত 5গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আঞ্চলিক সদস্য পদত জয়লাভ কৰা 5জনেই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী। পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত, ঢকুৱাখনা মণ্ডল সমিতিৰ উদ্যোগত খেৰকটা পঞ্চায়তৰ জামুগুৰি ৰংগমঞ্চ প্ৰেক্ষাগৃহত কালি পৃষ্ঠা প্ৰমুখ আৰু কাৰ্যকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যাব। তেওঁ ধলাই বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় কৰ্মী সন্মিলনটোতো অংশগ্ৰহণ কৰিব। নগাঁও জিলাৰ 27খন জিলা পৰিষদৰ সদস্য পদৰ বাবে 166খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে 359গৰাকী আৰু 164খন গাঁও পঞ্চায়তৰ 1640টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 3983গৰাকী
আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতেই এন ডি এ 37খন জিলা পৰিষদৰ সমষ্টি আৰু 301টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ইতিমধ্যে অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলাৰ 27খন জিলা পৰিষদৰ সদস্য পদৰ বাবে 66গৰাকী, 164খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে 359গৰাকী আৰু 164খন গাঁও পঞ্চায়তৰ 1640টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 3983গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। জিলাখনৰ 1821টা ভোটগ্ৰহণ কেন্দ্ৰত অহা 7 মে'ত পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে 100টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনত 170গৰাকী ছেক্টৰ বিষয়া, 43গৰাকী জোনেল বিষয়া নিয়োগ কৰাৰ লগতে 7572গৰাকী অন্যান্য পুৰুষ নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। ইপিনে মহিলা নিৰ্বাচনী বিষয়াৰ সংখ্যা হৈছে সৰ্বমুঠ 440গৰাকী। পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1391485গৰাকী। তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে নিয়োজিত 3গৰাকী পৰ্যবেক্ষকৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত স্বপ্নিল পালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজ্যিক নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষক 3গৰাকীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচন সন্দৰ্ভত বুজ লয়। তিনিচুকীয়া জিলাত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন সংক্ৰান্তীয় দলীয় কাম কাজ সম্পৰ্কে আলোচনা কৰে। নিৰ্বাচনৰ প্ৰস্তুতি, প্ৰচাৰ আৰু সাংগঠনিক দিশ সন্দৰ্ভত কালি আলোচনা কৰা হয়। সভাত মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা আৰু সুৰেণ ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতা তথা তিনিচুকীয়া জিলাৰ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। ডিব্ৰুগড় পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দেশনাসমূহৰ বিষয়ে ছেক্টৰ আৰু জোনেল বিষয়াসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহ পুনৰ ভালদৰে পৰিদৰ্শন কৰি যাৱতীয় সা সুবিধা উপলব্ধ আছে নে নাই সেইসমূহ বুজ লোৱাৰ লগতে নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰ, ভোটাৰ তালিকা আদি যিকোনো সমস্যাৰ উদ্ভৱ হলে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থীসকলৰ সৈতে তেওঁলোকৰ নিৰ্বাচনী নিৰীক্ষণ, আৰ্হি, আচৰণবিধি আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। হোজাই জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে দায়িত্ব দিয়া পৰ্যবেক্ষক দুগৰাকীয়ে ইতিমধ্যে পলিং ষ্টেচনসমূহ চোৱা চিতা কৰাৰ লগতে সকলো কাম কাজ নিয়াৰিকৈ আগবাঢ়িছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি তিনিচুকীয়া নগৰৰ মাজমজিয়াত এ এছ টি চিৰ সমীপত চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বীৰাংগনা সতী সাধনীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। চুতীয়া উন্নয়ন পৰিষদৰ 12 লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰি শ্ৰীসোণোৱালে বীৰাংগনা সতী সাধনীৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বুৰঞ্জীৰ পাতত যিবোৰ আত্মবলিদানৰ কাহিনী আছে আৰু যিসকলে মানৱীয় আদৰ্শ জীয়াই ৰাখিবলৈ জীৱনৰ বাটত সৰ্বোচ্চ ত্যাগ কৰিছে তেনে বীৰ বীৰাংগনাৰ কাহিনীয়ে নৱপ্ৰজন্মৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সতী সাধনীৰ নামত বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰসংগও উল্লেখ কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বলিন চেতিয়াসহ চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া জাতীয় সংগঠন আৰু চুতীয়া মহিলা সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া গহপুৰ নুমলীগড় সংযোগী 15.6 কিলোমিটাৰ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম নদী সুৰংগ পথ নিৰ্মাণত আন্তঃ মন্ত্ৰালয় সমিতিয়ে সেউজ সংকেত দিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ব্যয় বিভাগৰ সচিবৰ অধ্যক্ষতাত গঠিত পাব্লিক ইনভেষ্টমেণ্ট বৰ্ডে এপ্ৰোচ পথসমূহ সুৰংগ নিৰ্মাণত অনুমোদন দিয়াৰ পিছত বিষয়টো শীঘ্ৰেই কেন্দ্ৰীয় কেবিনেটত উত্থাপন হ'ব। এই সুৰংগ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ধনৰ 80% পথ পৰিবহণ মন্ত্ৰালয়ে আৰু বাকী 20% ধন প্ৰতিৰক্ষা মন্ত্ৰালয়ে বহন কৰিব। যাতায়াত, যোগাযোগ আৰু প্ৰতিৰক্ষাৰ দিশেৰে সমগ্ৰ দেশৰ বাবে এই সুৰংগ পথটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। 14,100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া গহপুৰ নুমলীগড় সংযোগী 4-লেনযুক্ত সুৰংগ পথে যাতায়াতৰ সময়ত 6.5 ঘণ্টাৰ পৰা 30 মিনিটলৈ হ্ৰাস কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।
প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে নিয়োজিত 3 গৰাকী পৰ্যবেক্ষকৰ উপস্থিতিত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষক 3 গৰাকীও অংশগ্ৰহণ কৰি নিৰ্বাচন সন্দৰ্ভত বুজ লয়। তিনিচুকীয়া জিলাত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন সংক্ৰান্তীয় দলীয় কাম কাজ সম্পৰ্কে আলোচনা কৰে। নিৰ্বাচনৰ প্ৰস্তুতি, প্ৰচাৰ আৰু সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰা হয়। ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দেশনাসমূহৰ বিষয়ে ছেক্টৰ আৰু জোনেল বিষয়াসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহ পুনৰ ভালদৰে পৰিদৰ্শন কৰি যাৱতীয় সা সুবিধা উপলব্ধ আছে নে নাই বুজ লোৱাৰ লগতে নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰ, ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো সমস্যাৰ উদ্ভৱ হলে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়ত সদস্য প্ৰাৰ্থীসকলৰ সৈতে তেওঁলোকৰ নিৰ্বাচনী নিৰীক্ষণ, আৰ্হি, আচৰণ বিধি আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। হোজাই জিলাত পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক দুগৰাকীয়ে ইতিমধ্যে পলিং ষ্টেচনসমূহ চোৱা চিতা কৰাৰ লগতে সকলো কাম কাজৰ তদাৰক কৰিছে। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া গহপুৰ নুমলীগড় সংযোগী 15.6 কিলোমিটাৰ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম নদী সুৰংগ পথ নিৰ্মাণত কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰালয়ে সেউজ সংকেত দিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ব্যয় বিভাগৰ সচিবৰ অধ্যক্ষতাত গঠিত পাব্লিক ইনভেষ্টমেণ্ট বৰ্ডে পথসহ সুৰংগ নিৰ্মাণত অনুমোদন দিয়াৰ পিছত বিষয়টো শীঘ্ৰেই কেন্দ্ৰীয় কেবিনেটত উত্থাপন হ'ব। এই সুৰংগ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ধনৰ 80% পথ পৰিবহণ মন্ত্ৰালয়ে আৰু বাকী 20% ধন প্ৰতিৰক্ষা মন্ত্ৰালয়ে বহন কৰিব। যাতায়াত, যোগাযোগ আৰু প্ৰতিৰক্ষাৰ দিশেৰে সমগ্ৰ দেশৰ বাবে এই সুৰংগ পথটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। 14,900 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া গহপুৰ নুমলীগড় সংযোগী 4-লেনযুক্ত সুৰংগ পথে যাতায়াতৰ সময় 6.5 ঘণ্টাৰ পৰা 30 মিনিটলৈ হ্ৰাস কৰিব। ৰাষ্ট্ৰীয় অনুসন্ধান গৱেষণা প্ৰতিষ্ঠানৰ অনুদান ৰাজ্যৰ 2খন আগশাৰীৰ শিক্ষানুষ্ঠানে লাভ কৰিছে। পাৰ্টনাৰশ্বিপ ফৰ এক্সেলেৰেটেড ইনভেনশ্যন এণ্ড ৰিচাৰ্চ চমুকৈ পেয়াৰ কাৰ্যসূচীৰ অধীনত কটন বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে এই অনুদান লাভ কৰিছে। আনহাতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট আৰু বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ পেয়াৰৰ অনুমোদনৰ বাবে নিৰ্বাচিত হৈছে। ফলত বিশ্ববিদ্যালয়কেইখনে পৰৱৰ্তী পাঁচ বছৰ গৱেষণাৰ বাবে প্ৰায় 14 কোটি টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে দেশৰ বহুসংখ্যক শিক্ষা প্ৰতিষ্ঠানে এই অনুদানৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল যদিও মাত্ৰ 6খন বিশ্ববিদ্যালয়হে ইয়াৰ বাবে যোগ্য বিবেচিত হয়। কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠনে জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 35-বিধ ফিক্সড ড'জ কম্বিনেশ্যন ঔষধৰ বিক্ৰী আৰু উৎপাদন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই ঔষধবোৰৰ ভিতৰত আছে কেইবা প্ৰকাৰৰ পেইন কিলাৰ, পৰিপুষ্টি পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী ঔষধ আদি। কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠনটোৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই ঔষধসমূহ কিমান নিৰাপদ সেয়া আগতীয়াকৈ পৰীক্ষা নকৰাকৈ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সমালোচনা কৰিছে। সংগঠনটোৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ঔষধ নিয়ন্ত্ৰকসকললৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী অহা 30 এপ্ৰিলৰ পৰা বন্ধ ৰখা হ'ব। উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা অনুসৰি যোৱা 1 নৱেম্বৰত আৰম্ভ হোৱা হাতী ছাফাৰীয়ে পৰ্যটকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই ইতিমধ্যে এই অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰিছে।
এটা শব্দ কয় হঠাৎ কয় যে এতিয়া উজনি অসমৰ বাতৰি, উজনি অসমৰ বাতৰি বুলি পেলাই কোনো বাতৰি থাকিব নোৱাৰে। অসমৰ বাতৰি বুলিলেও বেলেগ কথা, উজনি অসম বুলি ক'লে অকলে দেখা যায় যে উজনি অসমৰ বাতৰি বুলি কৈ গোটেই অসমৰে বাতৰি কয়। গতিকে উজনি অসম বুলি কিয় আকৌ ভাগ কৰা হ'ল, এই প্ৰশ্নটো মোৰ মন সদায় বাজি উঠে। সেই বিষয়ে বোধ কৰোঁ ব্যৱস্থা কৰি চাব পাৰে।
এই অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে 03-6126-1876 আৰু 2662325 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়াবাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। ইয়াৰ লগতে শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপযোগে পঠিওৱা বাৰ্তাও অনুষ্ঠানটোত অন্তৰ্ভুক্ত কৰা হ'ব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাক্সা জিলা সাহিত্য সভাৰ আতিথ্যত জিলাখনৰ জালাস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ত কালি সন্ধিয়া অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে মন জোৰোৱা অনুষ্ঠান সম্পন্ন হয়। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ জালা আঞ্চলিক কাৰ্যালয়ৰ উত্তৰণৰ দিশত আৰু বাক্সা জিলা সাহিত্য সভাৰ সাংগঠনিক দিশৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। সভাত ভাষণ দি শ্ৰীৰাজখোৱাই অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচীৰ জৰিয়তে সমাজলৈ সভাৰ ইতিবাচক দিশৰ বাৰ্তা যাব বুলি উল্লেখ কৰে। এক বহাগৰ পৰা সকলো চৰকাৰী জাননী অসমীয়া ভাষাত প্ৰেৰণ কৰিব বুলি আৰু কাৰ্যালয়ত অসমীয়া ভাষা বলবৎ কৰিব বুলি ৰাজ্য চৰকাৰে কৰা ঘোষণাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত কালিৰে পৰা সভাৰ সেতুবন্ধ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ন পুৰণি বিষয়ববীয়া আৰু সভ্যকে ধৰি সকলো স্থায়ী সদস্য আৰু বৈদিক সমাজৰ বিদ্বান ব্যক্তিসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে এই সেতুবন্ধ যাত্ৰা আৰম্ভ কৰা হৈছে। গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰা কালি পুৱা আৰম্ভ হোৱা এই সেতুবন্ধ যাত্ৰাৰ ধুবুৰী জিলাত অন্ত পৰিব। বাক্সা জিলাৰ বৰমত কালি বড়োসকলৰ অন্যতম ধৰ্মীয় গুৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ 166 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু বিটিয়াৰ প্ৰশাসনৰ সহযোগত বৰমা মহাবিদ্যালয় চৌহদত উদযাপন কৰা জয়ন্তী উপলক্ষে সপ্তম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা 2025 প্ৰদান কৰা হয়। ওড়িশাৰ বিশিষ্ট শিক্ষাবিদ প্ৰফেচাৰ অচ্যুতা সামন্তক এইবেলি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ 1,00,000 টকা, মানপত্ৰ আৰু কালীচৰণ ব্ৰহ্মৰ প্ৰতিমূৰ্তি। এই উপলক্ষে আয়োজিত সভাত ৰাষ্ট্ৰ সভাপতি ডঃ অজিত বড়ো, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাৰ উপসভাপতি সীতাৰাম বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত পাঞ্জাব কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাজিত কৰে। বৰষুণৰ বাবে খেলখন 14 অভাৰত সীমিত ৰাখিবলগীয়া হয়। পাঞ্জাব কিংছে 96 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 5 উইকেটৰ বিনিময়ত 11টা বল খেলিবলৈ বাকী থকা অৱস্থাত বিজয় লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি সীমিত 14 অভাৰত 9টা উইকেট হেৰুৱাই 95 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আজিৰ আন এখন খেলত সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গহপুৰ নুমলীগড় সুৰংগ পথ নিৰ্মাণত আন্তঃ মন্ত্ৰালয় সমিতিৰ অনুমোদন, আমেৰিকাৰ তেলখাদত হোৱা আক্ৰমণত 74 জন লোকৰ মৃত্যু, পঞ্চায়ত নিৰ্বাচনত 325খন আসনত NDA প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই পৰীক্ষাৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰিষদে এটা বিশেষ পৰ্টেল মুকলি কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলাৰ 100খন গাঁৱত চৰকাৰে ৰংকেৰ ছেট নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। অতীত হ'ব টোলগেট, ফাষ্টেগ, উপগ্ৰহীয় ব্যৱস্থাৰে বাহনৰ কৰ সংগ্ৰহ কৰিব চৰকাৰে, এই শীৰ্ষক এটা বিশেষ বক্স নিউজ প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতখনে। শ্ৰীমদ ভাগৱত গীতা আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰলৈ ইউনেস্কোৰ আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক জনভূমিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে 37খন জিলা পৰিষদ আৰু 288খন আঞ্চলিক পঞ্চায়তৰ আসনত NDA প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 2026 চনত ক্ষমতালৈ আহিলে দুখীয়া মহিলাসকলক প্ৰতিমাহে 3,500 টকাকৈ সাহায্য প্ৰদান কৰিব বুলি কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। ভাৰত আৰু আমেৰিকাৰ মাজৰ প্ৰযুক্তি সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এলন মাস্কৰ মাজত হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ বাতৰি দ্য চেণ্টিনেল কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বিদগ্ধ পণ্ডিত দামোদৰ বৰাদেৱৰ দেহাৱসানৰ বাতৰি আমাৰ অসম, অসমীয়া প্ৰতিদিন কাকতৰ লগতে ভালেকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা। বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20.9 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঠাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 24 ঘণ্টাত অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ। NDAৰ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। গহপুৰ নুমলীগড় সংযোগী দেশৰ দীৰ্ঘতম নদী সুৰংগপথ নিৰ্মাণত কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সেউজ সংকেত। ৰাষ্ট্ৰীয় অনুসন্ধান গৱেষণা প্ৰতিষ্ঠানৰ বিশেষ অনুদানৰ বাবে দেশৰ 6খন বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ আৰু কটন বিশ্ববিদ্যালয় নিৰ্বাচিত। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা 35বিধ ঔষধৰ বিক্ৰী আৰু উৎপাদনত কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠনৰ নিষেধাজ্ঞা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ হাতত পৰাজিত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।